فاستقم كما أمرت ومن تاب معك ولا تطغوا إنه بما تعملون بصير.
এতেকে তুমি সেইদৰে অবিচল থাকা যিদৰে তুমি আদিষ্ট হৈছা, আৰু তোমাৰ সৈতে যিসকলে তওবা কৰিছে তেওঁলোকেও অবিচল থকা উচিত, আৰু তোমালোকে সীমা লংঘন নকৰিবা। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।